প্ৰাৰ্থী তপন গগৈয়ে কয় যে যোৰহাটৰ ৰাইজে দ্বিতীয়বাৰৰ বাবে তেওঁক সংসদলৈ নিৰ্বাচিত কৰিব বুলি তেওঁ আম্মবিশ্বাসী। ইফালে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। শিৱসাগৰৰ শিৱদলত সেৱা আগবঢ়াই গৌৰৱ গগৈয়ে শিৱসাগৰ নগৰত পদযাত্ৰা কৰে। তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰৰ ৰাজীৱ ভৱনত আয়োজন কৰা সমূহীয়া ইফতাৰতো অংশগ্ৰহণ কৰে। ইয়াৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে যোৰহাটত এইবাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক ৰাইজে প্ৰত্যাখ্যান কৰিব। সন্ধিয়া গৌৰৱ গগৈ শিৱসাগৰ নগৰৰ ঢাই আলি নিবাসী তথা বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ বাসগৃহত উপস্থিত হয়। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সাহিত্যিক শ্বাহৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ পৰা আশীষ বিচাৰে। দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো আসন্ন লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, পৰীক্ষা তথা প্ৰত্যাহাৰৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত অসমৰ কাজিৰঙা, শোণিতপুৰ, যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ পূৰ্বে 5টা সমষ্টিতে কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ অধিসূচনা জাৰি কৰা হৈছে। আনহাতে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 27 মাৰ্চ নিৰ্ধাৰণ কৰাৰ লগতে 28 মাৰ্চত মনোনয়ন পৰীক্ষা আৰু 30 মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব বুলি দিছপুৰত থকা মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে অৱগত কৰিছে। এইবাৰ ৰাজ্যৰ 14টা সমষ্টিত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন হ'ব। অহা 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 28 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ অধিসূচনা জাৰি কৰা হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 4 এপ্ৰিল হোৱাৰ বিপৰীতে 5 এপ্ৰিলত মনোনয়ন পৰীক্ষা আৰু 8 এপ্ৰিলত প্ৰত্যাহাৰৰ অন্তিম দিন ঘোষণা কৰা হৈছে। ইফালে ৰাজ্যত অহা 7 মেত বৰপেটা, গুৱাহাটী, ধুবুৰী আৰু কোকৰাঝাৰত তৃতীয় তথা অন্তিমটো পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই 4টা সমষ্টিত অহা 12 এপ্ৰিলত অধিসূচনা জাৰি কৰা হ'ব। আনহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 19 এপ্ৰিল হোৱাৰ বিপৰীতে মনোনয়ন পৰীক্ষা 20 এপ্ৰিলত আৰু প্ৰত্যাহাৰৰ অন্তিম দিন 22 এপ্ৰিল ধাৰ্য কৰা হৈছে। ৰাজ্যত সুচাৰুৰূপে নিৰ্বাচন পৰিচালনা আৰু ৰাইজক ভোটদানৰ বাবে সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্বাচনী আয়োগ সাজু হোৱা বুলি দিছপুৰত হোৱা এখন সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে। জনতা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এইবাৰৰ নিৰ্বাচনত বঙাইগাঁৱত 1টা, কামৰূপ মহানগৰ জিলাত 3টা আৰু কামৰূপ জিলাত 1টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি পোৱাৰ ফলত সৰ্বমুঠ 5টা ভোটকেন্দ্ৰ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে। শ্ৰীগোৱেলে লগতে কয় যে 3টা পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ 10 দিন আগলৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য নাগৰিকে আবেদন জনাব পাৰিব। এই আবেদনসমূহৰ ভিত্তিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে 33,380টা ভোটিং মেচিন আৰু 37,245টা ভি ভি পেট সাজু কৰা হৈছে বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অৱগত কৰে। তাৰ লগতে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত ভোটিং মেচিনসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে নিৰ্বাচনী আচৰণ বিধি উলংঘা বা অবৈধ ধনৰ লেনদেনকে ধৰি সম্ভাব্য অনিয়মসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে ফ্লাইং স্কোৱাডকে ধৰি নিৰীক্ষণকাৰী গোট গঠন কৰা হ'ব বুলি শ্ৰীগোৱেলে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে 15,760টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব। ইলেকট্ৰনিক ভোটিং মেচিন কঢ়িওৱা বাহনসমূহত জি পি এছ ব্যৱস্থা সংলগ্ন কৰাৰ লগতে নিয়ন্ত্ৰণ কক্ষৰ পৰা এইসমূহৰ অবিৰত নিৰীক্ষণ কৰা হ'ব। তেওঁ কয় যে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰশাসন আৰু আৰক্ষীৰ লগত কুশল নিৰ্বাচন পৰিচালনা সন্দৰ্ভত আলোচনা কৰিছে আৰু নিৰ্বাচনত জড়িত থাকিবলগীয়া বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দি নিৰ্বাচনী বিষয়াগৰাকীয়ে কালিও ৰাজনৈতিক দলৰ সৈতে সভা অনুষ্ঠিত কৰি নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত দেশত বলবৎ হোৱা আচৰণবিধি সন্দৰ্ভতো বিতংভাৱে অৱগত কৰে। ৰাজস্থানত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা সৰ্বমুঠ 237টা গোচৰৰ শুনানি আৰম্ভ হ'ব। মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে ডি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠত এই শুনানি গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কাৰ নিয়মাৱলীক প্ৰত্যাহান জনাই উপভোগ ছাত্ৰখন ঠাই আন এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছে। নেফৰ অধ্যক্ষ চেমুৱেল জেৰৱা, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য আৰু খাচী ছাত্ৰ সন্থাৰ সভাপতিয়ে জনোৱা মতে কাৰ বাতিলৰ বাবে 2019 চনতে নেফৰে আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি চলি থকাৰ সময়তে কালি কাৰ নিয়মাৱলী বাতিলৰ দাবীত পুনৰ আবেদন দাখিল কৰা হৈছে। ছাত্ৰ সংগঠনটোৱে জনোৱা মতে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য ষষ্ঠ অনুসূচীৰ এলেকাৰ বাবে যদি কাহ প্ৰযোজ্য নহয় তেন্তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেও কাহ প্ৰযোজ্য হোৱাটো গ্ৰহণযোগ্য নহয়। অসম সমন্বিত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা এই গোচৰৰ অন্যতম গোচৰীয়া মতিউৰ ৰহমানে গুৱাহাটীত প্ৰকাশ কৰা মতে মহাসংঘৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয় হাঞ্চাৰিয়াই যুক্তি প্ৰদৰ্শন কৰিব আৰু অধিবক্তা সৃষ্টি বৰঠাকুৰে তেওঁক সহযোগ কৰিব। অসম সন্মিলিত মহাসংঘৰ লগতে সদৌসম ছাত্ৰ সন্থা, কোমল কছাৰী জাতীয় পৰিষদ, টিংফৌ কছাৰী জাতীয় পৰিষদ, তিৱা জাতীয় ঐক্য মঞ্চ, কাৰ্বি ষ্টুডেণ্ট এছচিয়েচন আৰু দেউৰী সংগ্ৰাম সমিতিকে ধৰি 28টা খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনে আইনখনৰ বিৰুদ্ধে আদালতত আবেদন জনাইছে। ইয়াৰ পূৰ্বে 2022 চনৰ 6 ডিচেম্বৰত আৰম্ভ হোৱা গোচৰটোৰ শুনানি 2023 চনৰ পৰা স্থগিত হৈ আছিল। ভাৰতীয় ষ্টেট বেংকে বৃহস্পতিবাৰৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্বন্ধীয় সকলো তথ্য প্ৰকাশ কৰিব লাগিব। সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক এই নিৰ্দেশ দিছে। ন্যায়ালয়ে লগতে 21 মাৰ্চ পৰ্যন্ত চেতা আৰু প্ৰাপক ৰাজনৈতিক দলৰ মাজৰ সম্পৰ্ক প্ৰতিফলিত কৰা ইউনিট বণ্ড নম্বৰৰ তথ্যও প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বৰ এখন 5-জনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষক 21 মাৰ্চৰ বিয়লি 5 বজাৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। বিচাৰপীঠে এই নিৰ্দেশৰ জৰিয়তে কৈছে যে বেংকটোৰ শপতনামাত বেংকে সকলো তথ্য প্ৰকাশ কৰা বুলি উল্লেখ থাকিব লাগিব। অসম বিধানসভাৰ কাম কাজক সম্পূৰ্ণ ডিজিটেল কৰি তোলাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাৰ চৌহদত দুদিনীয়া ই বিধানসভা কৰ্মশালাৰ আয়োজন কৰা হৈছে। সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলক এই কৰ্মশালাত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত লোকসভা সচিবালয়ে এই ৰাষ্ট্ৰীয় ই বিধান আবেদনৰ কৰ্মশালাখনৰ আয়োজন কৰিছে। কৰ্মশালাৰ জৰিয়তে শীঘ্ৰেই বিধানসভাৰ সকলো তথ্য ৰাষ্ট্ৰীয় ই বিধান আবেদন অৰ্থাৎ নাভাত উপলব্ধ হ'ব। ইয়াৰ ফলত বিধানসভাৰ কাম কাজৰ পৰিচালনা অধিক গতিশীল হ'ব বুলি আশা কৰা হৈছে। এই ব্যৱস্থাই ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ বিকাশৰ লগতে পুৰণি ৰেকৰ্ডসমূহ ডিজিটেল ৰেকৰ্ড সংৰক্ষণ কৰাৰ বাবে ডিজিটেল লাইব্ৰেৰীৰ উত্তৰণতো সহায় কৰিব। নাৰায়ণগঞ্জ জিলাৰ আয়ুক্তই সমাগত লোকসভা নিৰ্বাচন উপলক্ষে জিলাখনৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰগৰাকীক অতি সোনকালে সংশ্লিষ্ট থানাত অস্ত্ৰ শস্ত্ৰ জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত অস্ত্ৰগৰাকীয়ে থানাসমূহত নিজৰ অস্ত্ৰ জমা হোৱাৰ ৰচিদ দেখুৱাই অস্ত্ৰ পুনৰ ল'ব পাৰিব। কোনো অনুজ্ঞাপত্ৰধাৰীয়ে এই আদেশ অমান্য কৰিলে অস্ত্ৰ আইন 1959ৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰি অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰত 24 মাৰ্চৰ পৰা 3 দিনীয়াকৈ দৌল উৎসৱ উদযাপন কৰা হ'ব। এই দৌল উৎসৱ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সত্ৰ পৰিচালনা সমিতিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে নিয়োগ সমিতিৰ উপৰি কেইবাখনো উপ সমিতি গঠন কৰি সকলো দিশ তদাৰকৰ ব্যৱস্থা কৰা হৈছে। বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআটাই প্ৰথমবাৰৰ বাবে দৌলোৎসৱৰ আয়োজন কৰিছিল। দৌলোৎসৱৰ প্ৰথম দিনা 24 মাৰ্চত গংযাত্ৰা বিয়লি নাম প্ৰসংগ অধিবাস সম্পন্ন হ'ব। পিছদিনা ভৰদল অনুষ্ঠিত হ'ব। সেইদিনা সত্ৰৰ ডেকা সত্ৰীয়াই ঠাকুগুৰি ছটিয়াই গোঁহাইক সেৱা জনোৱাৰ পাছত ভক্তসকলে ঠাকুগুৰি আগবঢ়াই গোঁহাইক সেৱা জনাব পাৰিব। 26 মাৰ্চত কুঁৱৰী উৎসৱ দৌল মহোৎসৱ উপলক্ষে তিনিও দিনতে সত্ৰৰ নিত্য নৈমিত্ৰিক প্ৰসংগৰ উপৰি সত্ৰৰ চোতালত মেজি প্ৰজ্বলন, স্থানীয় শিল্পীৰ আতচবাজি প্ৰদৰ্শন আৰু সত্ৰৰ ৰংগমঞ্চত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানতো 24 মাৰ্চৰ পৰা 28 মাৰ্চলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা অনুষ্ঠিত হ'ব। এই উৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানত বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনাৰ আয়োজন কৰা হৈছে। কামৰূপৰ নাগালেণ্ডৰ ডিমাপুৰ আৰু কহিমাত তৃতীয় উত্তৰ পূব ক্ৰীড়া অনুষ্ঠিত হৈছে। নিশা 7 বজাত ডিমাপুৰৰ চুমকেডিমাত নতুনকৈ নিৰ্মাণ কৰা গেমছ ভিলেজত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উত্তৰ পূবৰ 8খন ৰাজ্যৰ প্ৰায় 2500 খেলুৱৈয়ে মুঠ 15 দিশ খেলত প্ৰতিদ্বন্দ্বিতা কৰিব লগা এই প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰায় 300 খেলুৱৈৰে গঠিত অসমৰ প্ৰথমটো দল পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হৈছে। অহা 23 মাৰ্চত সামৰণি কৰিবলগীয়া প্ৰতিযোগিতাৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হ'ব। ছুইজাৰলেণ্ডৰ বাছেলত আজিৰে পৰা চুইছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। পুৰুষৰ একক শাখাত 7ম বাছনি ভাৰতৰ লক্ষ্য সেনে ৰাউণ্ড 32ত মালয়েছিয়াৰ লিয়ং জুন হাওৰ বিৰুদ্ধে খেলিব। ইপিনে কিদাম্বি শ্ৰীকান্তে টাইৱানৰ ৱাং টু জুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে যদুমণি শইকীয়াই।
নিৰ্বাচনী দণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই সংগঠনৰ মাজত সংঘৰ্ষ, নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ শুনানি, সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত নাগৰিকত্ব সংশোধনী আইনক লৈ কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত হোৱা মাৰপিটত 6 শিক্ষাৰ্থী আহত হয়। এই বাতৰিটো 8 মে'ৰ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয় বেনাৰ পোষ্টাৰ ফালিশ্ৰী লণ্ডভণ্ড টায়াৰ দলৰ প্ৰতিবাদ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। 50 চনৰ পৰা 800বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্যবৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম কেঁচামালৰ দাম বৃদ্ধিৰ অজুহাত দেখুৱাই ঔষধ কোম্পানীসমূহৰ মাধমাৰ 800 অত্যাৱশ্যকীয় ঔষধৰ বাঢ়িব মূল্য। এই বাতৰিটো দৈনিক আগ্ৰহ কাকতে প্ৰথম পৃষ্ঠাই মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাকত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা তথা প্ৰাৰ্থীৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে। এই বাতৰিটো বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি মুখ্যমন্ত্ৰী জয়ী হোৱাজনে আহিব বিজেপিলৈ শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্বাচনৰ দণ্ডক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা স্থিতিৰ সন্দৰ্ভত এটা বিতং বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম 21 মাৰ্চৰ ভিতৰত ইলেক্ট্ৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য জমা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, গোপন তথ্য বিচাৰি ষ্টেট বেংকক চৰম সীমা। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিত স্থান দিছে। নিৰ্বাচনী দল ঘোষণা কৰাৰ পিছত সমষ্টিয়ে দলসমূহে প্ৰচাৰ আৰম্ভ কৰাৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি দৈনিক জনমভূমি কাকতে সমষ্টিয়ে হেভিৱেইট প্ৰাৰ্থী আকৰ্ষণীয় হ'ব অসমৰ ভোটযুদ্ধ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই বিভিন্ন পক্ষই দাখিল কৰা গোচৰৰ শুনানি আজিৰে পৰা আৰম্ভ হ'ব। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি শিৰোনাম।
লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ। সৰ্বোচ্চ ন্যায়ালয়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা 237টা গোচৰৰ শুনানি আৰম্ভ আৰু ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আৰু বটদ্ৰৱা থানৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ প্ৰস্তুতি।